গণনা পুস্তক 27 অধ্যায় চলফাৰৰ জীয়েকসকলক উত্তৰাধিকাৰ দিয়া আৰু সেই বিষয়ৰ বিধি মুচিৰ পদত যিহুচুৱাক নিযুক্ত কৰা। পাছত যোচেফৰ পুত্ৰ মনছিৰ গোষ্ঠীৰ মাজত মনছিৰ বৃদ্ধ পৰিণাতি, মাখিৰাৰ পৰিণাতি, গিলিয়দৰ নাতি, হেফৰৰ পুত্ৰ চলফাৰৰ জীয়েক যি মহলা, নোৱা, হগলা, মিল্কা আৰু তিছা, তেওঁলোক মুচিৰ ওচৰলৈ আহিল। তেওঁলোকে মুচি পুৰোহিতত ইলিয়াজৰ অধ্যক্ষসকল আৰু গোটেই মণ্ডলীৰ আগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ সন্মুখত থিয় হৈ এই কথা ক'লে বোলে, আমাৰ পিতৃৰ মৰুপ্ৰান্তত মৃত্যু হ'ল। তেওঁ কুৰহৰ দলৰ মাজত, জিহুৱাৰ বিৰুদ্ধে আলচ পতাসকলৰ দলৰ মাজত নাছিল। তেওঁ নিজ পাপতেই মৃত্যু হৈছিল, অৰ্থাৎ তেওঁ নিজ পাপৰ কাৰণেই তেওঁ মৃত্যু হৈছিল। আমাৰ পিতৃৰ পুত্ৰ সন্তান নথকা তেওঁৰ গোষ্ঠীৰ মাজৰ পৰা তেওঁৰ নাম কিয় লোপ পাব? আমাৰ পিতৃবংশৰ ভাইসকলৰ মাজত আমাকো আমাৰ উত্তৰাধিকাৰ দিয়ক। তেতিয়া মুচিয়ে সেই বিষয়ে জিহুৱাৰ আগত তেওঁলোকৰ কথা ক'লে। তেতিয়া জিহুৱাই মুচিক ক'লে, চলফাৰৰ জীয়েকসকলে ঠিকেই কৈছে। তুমি তেওঁলোকৰ পিতৃবংশৰ ভাইসকলৰ মাজত অৱশ্যে তেওঁলোকক উত্তৰাধিকাৰ দিবা, আৰু তেওঁলোকৰ পিতৃৰ উত্তৰাধিকাৰ তেওঁলোকে যেন পায় সেই বিষয়ে নিশ্চিত কৰিবা। আৰু ইজৰাইলৰ সন্তানসকলক কোৱা, কোনো এজন লোকৰ যদি মৃত্যু হয় আৰু তেওঁৰ যদি কোনো পুত্ৰ নাথাকে, তেতিয়া তেওঁলোকে তেওঁৰ উত্তৰাধিকাৰ তেওঁ জীয়েকক গতাই দিব। যদি তেওঁ জীয়েক নাথাকে, তেন্তে তেওঁ ভাই ককায়েকক তেওঁৰ উত্তৰাধিকাৰ দিব। যদি তেওঁ কোনো ভাই বা ককাই নাথাকে, তেন্তে তেওঁৰ পিতৃ ভাইসকলক তেওঁ উত্তৰাধিকাৰ দিব। যদি তেওঁ পিতৃৰ কোনো ভাই বা ককাই নাথাকে, তেন্তে তাৰ গোষ্ঠীৰ মাজৰ আটাইতকৈ ওচৰ সম্বন্ধীয়া লোকজনক তেওঁ উত্তৰাধিকাৰ দিব, আৰু তেওঁ তাক নিজ অধিকাৰ কৰিব। মুচিলৈ কোৱা জিহুৱাৰ আজ্ঞাৰ দৰে এইয়ে ইজৰাইলৰ সন্তানসকলৰ চৰ্ত বিষয়ক বিধি হ'ব। জিহুৱাই মুচিক পুনৰ ক'লে, তুমি অবাৰিম পৰ্বতত উঠি যি দেশ মই ইজৰাইলৰ সন্তানসকলক দিলোঁ তাক চোৱা। তাক দেখাৰ পাছত তোমাৰ ভাই হাৰুণৰ নিচিনাকৈ তোমাকো নিজ লোকসকলৰ ওচৰলৈ নিয়া হ'ব, কিয়নো চীন মৰুপ্ৰান্তত মণ্ডলীৰ বিবাদত শিলৰ পৰা জল বৈ যোৱা সময়ত তোমালোকে লোকসকলৰ আগত মোক পবিত্ৰৰূপে মান্য কৰিবলৈ দিয়া আজ্ঞা উলংঘন কৰিলা। সেই জল চীন অৰণ্যৰ কাদেশত থকা মিৰিবাৰ জল। তেতিয়া মুচিয়ে জিহুৱাক ক'লে, হে জিহুৱা, আপুনি সকলোৰে শৰীৰত থকা আত্মাৰ ঈশ্বৰ। আপুনি মণ্ডলীৰ ওপৰত এজন লোকক নিযুক্তি কৰক, যিজন লোকে ইজৰাইলৰ সন্তানসকলৰ আগত অহা যোৱা কৰিব পাৰে আৰু তেওঁলোকক বাহিৰলৈ ভিতৰলৈ নিব পাৰে, যাতে জিহুৱাৰ মণ্ডলী ৰখীয়া নোহোৱা মেৰৰ জাকৰ নিচিনা নহয়। তেতিয়া জিহুৱাই মুচিক ক'লে, মোৰ আত্মাই বাস কৰা নুনৰ পুত্ৰ জিহুচুৱাক লৈ তেওঁ মূৰত হাত দিয়া, আৰু ইলিয়াজৰ পুৰোহিত আৰু গোটেই মণ্ডলীৰ আগত তেওঁক উপস্থিত কৰি তেওঁলোকৰ আগতে তেওঁলোকক আগবঢ়াই নিবলৈ তেওঁক আদেশ দিয়া। ইজৰাইলৰ সন্তানসকলৰ গোটেই মণ্ডলীয়ে তেওঁ আজ্ঞা মানিবৰ কাৰণে তেওঁক নিজ সন্মানৰ ভাগী কৰা। তেওঁ পুৰোহিত ইলিয়াজৰ সন্মুখত থিয় হ'ব, আৰু ইলিয়াজৰে তেওঁৰ কাৰণে উৰিমৰ বিচাৰৰ দ্বাৰাই জিহুৱাক সুধিব। তেতিয়া তেওঁ আৰু তেওঁৰ লগৰ ইজৰাইলৰ সকলো সন্তানসকলে গোটেই মণ্ডলীয়ে সৈতে ইলিয়াজৰ আজ্ঞাতে বাহিৰলৈ ভিতৰলৈ অহা যোৱা কৰিব। পাছত মুচিয়ে জিহুৱাই দিয়া আজ্ঞাৰ দৰে কাৰ্য কৰিলে। তেওঁ জিহুচুৱাক নি গোটেই মণ্ডলীৰ আগত উপস্থিত কৰিলে। তেওঁ মূৰত হাত দি মুচিদাৰে কোৱা জিহুৱাৰ বাক্য অনুসাৰে তেওঁক আদেশ দিলে।